Good morning. Itu Agashwani Kohima. Phujur laga khobor puri ase imkong longla. Nagaland sarkar ba ekta committee du banai kena RMSA 2016 batch teachers laga dukkhande examine koribuli propose korise. Committee du representative khan school education department, samagra shiksha, finance department, justice and law, all Nagaland school teachers association ANSTA aru RMSA 2016 batch milai kena rakhibuli ase. Proposal to Principal Secretary to Chief Minister aru Home Commissioner Nagaland Abhijit Sinhabra ekta high level meeting to officials kan School Education Department Samagra Shiksha Law and Justice Department aru representative kan RMSC 2016 batch loko rakhya samoy di banai dise Shri Sinhabra sarkar laka position janai kina scale of pay implement koribole Supreme Court e review petition rokhai thakya karone legal dictatory thakya du janai dise RMSC teachers laka kam kan bai jan Korigina Tabra Kosiki, Etia Dharna Jari Thagabra students, Lugoti, Dukpunjabule Ase. Officials Prabis was Janagina, Teachers Memorandum to Balbra Review Koribu, Aro Chief Minister Lugot Consideration County Jumakuri di Vulikoise, Taikanbra Teachers Lugoti, Dharnado Rokhaigina, Students Kan Hikibuli Ichatagara Noxan Nakuri di Vuli on a Rot Kurise. Nagaland Police Bar Sob Janta Kan Lugoti Bacha per Security di Vuli Commitment Dubara Janagina, Nim Nohua, Jobber Justi Tokabisa Utai Takia, Aro State check kits aru rasta khande paisa tuka collection koria khilap khabardar janai se ekta press khobori police pra koise ke kisman groups manukhan aru agencies pra international niyam na hua kam korikena via party dokulai dikena janta khan logodi harassment koria se police pra koise ke edu khan to kanun nichide karabra mana ase aru janta laga biswas harai di ase iduluko samna koribole dedicated 24/7 control room to jari rakhi gena niyam na hoy gena toka bisa uthai thakya lokoti joria complaint khan to receive koribole ase janta khan lokoti idunishna ghatna khan report koribole nimiti 8799881978 call koribole noholi whatsapp number do 8799881979 aru email do pcrillegalcollection@gmail.com di puthabuli paribo emergency complaint kanto helpline number 112 di koribuli paribo police pa biswas janagena sob complaint kanto confidentiality logoti samna koribo aru idu dukru khai dibuli janta laka mil milapi mangise Seva aru social san laga mantra bra guide korea joint public service aru good governance ase etudi prime minister narendra modi nijiri sarkar ba bodlap anikena age porhai dibole mehinat pra kam kori ase aji etu special series seva parv di apni khan logote modi sarkar ba tejpur adi mahila khan takot kori empower kori dia do huni boli pabo
Poila Egaro Salsomo, India Sokar para ekta comprehensive life cycle based policy framework para mahila khantu samaj toka poisa political aru legal te empower kuri dibole adopt kurise nari shakti tu itya national mission hoikine sob mahila urban nohile rural jawan nohile buzurg logot izzat bachab aru self reliance logot empower kuri di ase december ja salte bima sakshi scheme tu haryana te lakhu kuriate pradhan mantri narendra modi para koise
लंबे समय तक हमारे देश में ऐसे अनेक काम थे जो महिलाओं के लिए वर्जित भाजपा की हमारी सरकार ने बेटियों के सामने से हर बाधा को हटाने की ठानी आज आप देखिए सेना के अग्रिम मोर्चों में बेटियों की तैनाती हो रही है खेल का मैदान हो या पढ़ाई का बेटियां हर क्षेत्र में बहुत आगे चल रही
Beti Pachao Beti Padhao scheme para Janam Sumoite sex ratio to Doka result hisab national level te bhal hoikine 2014-15 te 918 thakya para 2023-24 te 930 huise Sukanya Samridhi Yojana to January 2015 te shuru kurikine India te crore chukri karne umid aru empowerment hisab thakya ase Sokar para Lakpati DD initiative te implement kurikine self help group women Logot, sustainable nyonte salte sobse kumtite 1 lakh toka kamabole empower kuri diye ase. Itu nishina grassroots governance para defense forces aru aviation takte bishi sector te mahila para age kuri kine inclusive aru sustainable national group jari rakhi ase.
Ministry of Consumer Affairs, Food or Public Distribution par revised GST rate thakya karne revised advisory to issue kurisi June to Sambarbra sur hobole ase. Advisory hisab te 22nd September akodi manufacture kuria bikri na hua khande manufacturers, packers aro importers ba voluntary bra additional revised price stickers to original MRP print thakya upor chapai dibuli koise. Itia ekta report honi buli pabo.
মিনিষ্ট্ৰীৰ পৰা চাফা কৰি কিনে জনাইছে নিয়ম হিচাপে এনেকা ৰিষ্ট্ৰিকাৰটো মেণ্ডেট নহয় আৰু কোম্পানীজ যোন পৰা ৰিভাইজ দাম খান জনাই দিবলৈ ইচ্ছা আছে তাইখান পৰা ঘূৰিবলৈ পাৰিব। এডভাইজৰিতে জি এছ চি ৰিভিজন নোহোৱা আগতে পুৰণা পেকেজিং মেটেৰিয়েলছ নহলে ৰেপাৰ্চ প্ৰিণ্ট কোৰিয়াটো মাৰ্চ 2026 তাক নহলে ষ্টকটো খতম নোহোৱা তাক চলাবলৈ পাৰিব। ইটো পৰা কৈছে কোম্পানীজ পৰা ইটো নিচিনা পেকেজিংটো এম আৰ পিটো ছপাই দিবলৈ নহলে অনলাইন প্ৰিণ্টিংটো মিলাই জাগাতে প্ৰিণ্ট কৰি দিবলৈ পাৰিব। চৰকাৰ পৰা মেনুফেকচাৰাৰ্ছ পেকাৰ্ছ আৰু ইম্পৰ্টাৰ্ছ লগতে চালা দি কেনে ডিলাৰ্ছ ৰিটেইলাৰ্ছ আৰু কনজুমাৰ্ছ লগত ৰিভাইজ জি এছ টি ৰেটছ জনাই দিবলৈ কৈছে। আছনিও আকাশবাণী নিউজ কহিমা।
আৰু আমানুখন কাৰণে ডাঙৰ আৰাম একটা দেই জি এছ টি কাউন্সিল বা টু হুইলাৰ্ছ আৰু সৰু গাড়ী কাণ্ডে টেক্স ৰেটছো বেছি কমতি কৰি দিছে। নেক্সট জেনেৰেশ্যন জি এছ টি ৰিফৰ্মছ নিক যদি চৰকাৰ বা জি এছ টি ৰেটটো টু হুইলাৰ্ছ দি 28% থাকি বা 18% কম কৰি দিছে। জি এছ টি কম কৰি দিয়া পৰা লৱাৰ মিডল ক্লাছ পৰিবাৰ খান নৱজোৱান প্ৰফেচনেলছ আৰু গিগ ৱৰ্কাৰ্ছ যোন পৰা জীৱন পালিবলৈ আৰু হোতাই দৰকাৰ কাম নিমিতি সুস্থা দাম ট্ৰান্সপৰ্ট চলাই আছে তাই খান নিমিতি আৰাম আনি দিছে। একে সময়তে জি এছ টিটো সৰু গাড়ী কাণ্ডে 28% থাকি 18% নামাই দিছে। এইটো বা মিডল ক্লাছ পাৰিবৰ কাৰণে বেছি চেষ্টা বনাই কিনে অটো চেক্টৰটো পঢ়াই দিবলৈ আছে। নতুন টেক্স ৰেট কাণ্ডটো আহিয়া সোমবাৰৰ পৰা চুৰু হবলৈ আছে। আৰু এইটোৰ লগত আজি ফুজৰ লগা খবৰ ইমানেই শেষ কৰি আছে। শুনি থাকিবি চাম 7:10 নাগামিজ খবৰ আনি দিবলৈ আছে।